প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 আৰু 18 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীয়ে 18 জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীয়ে জনসভাত অংশগ্ৰহণ কৰিবলগীয়া মৌচন্দা পথাৰত কালি নিশা উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সেই স্থানত মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাও উপস্থিত থাকে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সৰুপথাৰত 72 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ 23,754 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাকৈ চেক বিতৰণ কৰে। ডঃ শৰ্মাই সৰুপথাৰত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুবৰণী পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ অধীনত 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বৰপথাৰ গোলাঘাট সংযোগী পথৰ প্ৰথম পৰ্যায় আৰু মিছামাৰী বিল পথাৰ তথা অভং পথাৰ শ্যামগাঁও মথাৰীৰ আধাৰশিলা স্থাপন কৰে। কালি লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ 830 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজহচক্ৰ আৰু ঠেলামৰা ৰাজহচক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰী, চিয়ালিচৰ, বাঘেটাপু, লাঠিমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে অঞ্চলটোত আজি অভিযান চলাব। একালত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু দুষ্প্ৰাপ্য উলুমৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰীৰ কবলত পৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি কালি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকন কৰা হ'ব। ইয়াৰ ফলত গণসংযোগৰ মাধ্যমেৰে প্ৰচাৰ অভিযান চলাব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলীয় প্ৰতীক চিহ্ন দেৱালত অংকন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে বিজেপিৰ প্ৰতিগৰাকী কৰ্মী সেৱা আৰু সমৰ্পণৰ প্ৰতি দায়বদ্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত 2খনকৈ জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া দেউৰীবিল পথাৰ আৰু ঘিলামৰা ব্লক ফিল্ডৰ সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যৰ বিভিন্ন স্থানত শীতপ্ৰবাহে জনজীৱন এক প্ৰকাৰ স্থবিৰ কৰি তুলিছে। মৰিগাঁও জিলাতো শীতপ্ৰবাহে স্থবিৰ কৰি তুলিছে প্ৰাত্যহিক জনজীৱন। ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় জিলা প্ৰশাসনে আজি বন্ধ ঘোষণা কৰিছে। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বৰপাত্ৰ দল উচ্চ মাধ্যমিক বিদ্যালয়ত কালি বাল্যবিবাহমুক্ত ভাৰত অভিযানৰ সন্দৰ্ভত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ তথা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ববীয়াসকলৰ উপস্থিতিত সজাগতা সমাৱেশ উলিওৱা হয়। সমাজকৰ্মী গীতালী দেৱী ৰচিত সপোনবোৰ নাভাঙিবি শীৰ্ষক এখন বাতৰ নাটো কালুগাঁৱৰ আন্তল চাৰিআলিত প্ৰদৰ্শন কৰা হয়। শিৱসাগৰ জিলাৰ জাজি মৰাণচিগাৰ মহাভৈৰৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু মৰাণচিগাবাসীৰ সহযোগত কালিৰে পৰা 9 জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্ৰতিযোগিতাৰ আসন প্ৰতিষ্ঠা, শৰাই অৰ্পণ, কীৰ্তন পাঠ আদি কৰা হয়। সন্ধিয়াৰ প্ৰথম দিনাৰ ভাওনাত গোলাঘাটৰ সাৰংগপানী শিল্পী সমাজৰ দ্বাৰা ভাতৃবধূ নাট পৰিৱেশন কৰা হয়। ইয়াৰ পাছতে মৰাণহাটৰ বকুলবন নাট্যগোষ্ঠীয়ে ৰাম পৰাজয় নাট পৰিৱেশন কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।